এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত অবৈধ খনন ৰোধ কৰাৰ বাবে শীঘ্ৰে অসম ক্ষুদ্ৰ খনিজ ৰেহাই বিধি 2024 কাৰ্যকৰী কৰাৰ পোষকতা কৰিছে। ৰাজহুৱা স্বাৰ্থজড়িত এখন আবেদন নিষ্পত্তি কৰি আজি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ উন্নীকৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে অবৈধ খনন ৰোধ কৰাৰ বাবে প্ৰস্তুত কৰা নিৰ্দেশাৱলী ৰাজ্য চৰকাৰে সঠিকভাৱে পালন কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ওদালগুৰি জিলাৰ ধনশিৰি বংশং মণ্ডল এলেকাত এজন লোকে অবৈধভাৱে শিল আৰু বালিৰ খনন চলোৱাক লৈ অঞ্চলটোৰ এজন ব্যক্তিয়ে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল। এই আবেদনৰ শুনানি কালত ৰাজ্য চৰকাৰৰ হৈ বন বিভাগে অসমত অবৈধ খনন ৰোধৰ বাবে ইতিমধ্যে অসম ক্ষুদ্ৰ খনিজ ৰেহাই বিধি 2024 খচৰা প্ৰস্তুত কৰা হৈছে বুলি ন্যায়ালয়ক অৱগত কৰে। বন বিভাগৰ এই তথ্যৰ পাছত উচ্চ ন্যায়ালয়ে নতুন বিধিখন শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে লগতে ধনশিৰি বনসংমণ্ডল এলেকাত অবৈধ খনন চলোৱা লোকজনৰ বিৰুদ্ধে ছমাহৰ ভিতৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। সমগ্ৰ দেশতে আজি মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলত আবকাৰী শুল্ক 2 টকাকৈ বৃদ্ধি পাব। অৱশ্যে ইয়াৰ ফলত দুইবিধ ইন্ধনৰ খুচুৰা মূল্য বৃদ্ধি নহ'ব বুলি তৈল বিপণন কোম্পানীসমূহে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি নতুন দিল্লীত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয় যে আবকাৰী শুল্কৰ এই বৃদ্ধিয়ে গ্ৰাহকসকলৰ ওপৰত প্ৰত্যক্ষভাৱে বিশেষ প্ৰভাৱ নেপেলায়। তদুপৰি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যও 50 টকাকৈ বৃদ্ধি কৰা হৈছে। শ্ৰীপুৰীয়ে কয় যে উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলে ৰন্ধন গেছৰ চিলিণ্ডাৰ কাইলৈৰ পৰা 550 টকাত আৰু অন্যসকলে 853 টকাত লাভ কৰিব। অৱশ্যে ইয়াৰ সৈতে ৰাজ্যিক কৰৰ নিৰিখ ধৰা হোৱা নাই। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৌৰীৰ সভাপতিত্বত আজি জিলা আয়ুক্ত কাৰ্যালয়ত স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে সমাগত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। সভাত নিৰ্বাচনী বিষয়াই পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল, প্ৰাৰ্থীৰ নিৰ্বাচনী চিহ্নৰ বাছনি তথা নিৰ্বাচনৰ বিভিন্ন নিয়মাৱলী সন্দৰ্ভত প্ৰতিনিধিসকলক অৱগত কৰে। সভাত জিলা আয়ুক্তই এই নিৰ্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনাত সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া অহা 3 এপ্ৰিলত আৰম্ভ হ'ব আৰু 11 এপ্ৰিলত অন্ত পৰিব। 12 এপ্ৰিলত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। 17 এপ্ৰিল মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। সেইদিনাই চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। নিৰ্বাচন আয়োগে জাৰি কৰা অধিসূচনা অনুসৰি এই নিৰ্বাচনত গাঁও পঞ্চায়তৰ সদস্যই 25,000 টকা, আঞ্চলিক পঞ্চায়তৰ সদস্যই 2,500,000 টকা আৰু জিলা পৰিষদৰ সদস্যই 10,00,000 টকা পৰ্যন্ত ব্যয় কৰিব পাৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েচনে উত্তৰ গুৱাহাটীৰ ৰংমহললৈ উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিষয়টো পুনৰ বিবেচনা কৰাৰ বাবে অধিবক্তাসকলৰ সৈতে আলোচনা কৰিবলৈ আহ্বান জনাইছে। আজি এখন সংবাদমেলত বাৰ এছ'চিয়েচনে এই ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ সংশ্লিষ্ট সকলো পক্ষৰ মত গ্ৰহণ কৰিবলৈ আহ্বান জনায়। বাৰ এছ'চিয়েচনে গুৱাহাটী উচ্চ ন্যায়ালয় ৰংমহললৈ স্থানান্তৰ প্ৰস্তাৱৰ বিৰুদ্ধে এতিয়াও নিজৰ স্থিতিত অটল হৈ আছে বুলি সংবাদমেলত উল্লেখ কৰে। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰ প্ৰসংগত ন্যায়ালয় কৰ্তৃপক্ষ আৰু ন্যায়াধীশক উদ্দেশ্যি বিৰূপ মন্তব্য আগবঢ়োৱাৰ অভিযোগত অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই 3জন অধিবক্তাৰ বিৰুদ্ধে 2টা আদালত অৱমাননাৰ গোচৰ তৰিছে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ উন্নীকৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠত কাইলৈ এই গোচৰ 2টাৰ শুনানি গ্ৰহণ কৰা হ'ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰতি শুল্ক আৰোপৰ সিদ্ধান্ত আৰু এই ৰাষ্ট্ৰসমূহে বৃহৎ পৰিমাণৰ শুল্ক ভৰিব লাগিব বুলি ট্ৰাম্পে আজি কৰা ঘোষণাৰ ফলত বিশ্বজুৰি ষ্টক বজাৰসমূহৰ সূচাংক অভাৱনীয়ভাৱে তললৈ নামে। ইউৰোপ আৰু এছিয়াৰ ষ্টক বজাৰৰ এই মন্দাৱস্থাৰ প্ৰভাৱ ভাৰতীয় বজাৰতো বাৰুকৈ পৰে। বম্বে ষ্টক এক্সেঞ্জৰ সংবেদী সূচাংক এটা সময়ত 4,000 পইণ্ট নিম্নগামী হয় আৰু ষ্টক বজাৰ বন্ধ হোৱাৰ সময়ত এই সূচাংক 2,227 পইণ্ট নিম্নগামী হৈ থাকে। ৰাষ্ট্ৰীয় ষ্টক এক্সেঞ্জৰ নিফটিও 50 পইণ্ট নিম্নগামী হয়। ধেমাজি জিলাৰ গোগামুখত আজি 18 সংখ্যক সদৌ অসম আন্তঃজিলা কনিষ্ঠ আৰ্চাৰী চেম্পিয়নশ্বিপ প্ৰতিযোগিতা আৰম্ভ হৈছে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই আজি গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত 3দিনীয়াকৈ আয়োজিত এই প্ৰতিযোগিতাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় 300 গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ মুম্বাইৰ ৱানখেৰে ষ্টেডিয়ামত চলি থকা এখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক জয়ৰ বাবে 222 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05